এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026ক লৈ আলোচনা। ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ হত্যাৰ শুনানি, চৰকাৰী পক্ষৰ হৈ আদালতত মহাধিবক্তা দেৱজিৎ শইকীয়াৰ যুক্তি প্ৰদৰ্শন। ৰঙালী বিহুৰ চতুৰ্থ দিনটো আজি তাঁতৰ বিহু হিচাপে পালন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। লোকসভাত সংবিধানৰ 131 সংখ্যক সংশোধনী বিধেয়ক 2026, কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026ক লৈ আজি আলোচনা অব্যাহত আছে। নিম্ন সদনখনত কালি মাজনিশালৈ তিনিখন বিধেয়কক লৈ আলোচনা হয়। এই বিধেয়ক তিনিখনৰ জৰিয়তে দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকসভা আৰু বিধানসভাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ বিচৰা হৈছে। আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় যে নাৰী শক্তি বন্দন অধিনিয়ম মহিলাৰ বাবে আসন সংৰক্ষণৰ বিধেয়ক নহয় আৰু নাৰী সবলীকৰণৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। সংসদত এই বিধেয়ক তিনিখন উত্থাপন কৰি নিৰ্বাচনী মানচিত্ৰ সলনি কৰাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ দাবী কৰে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অধিনিয়মৰ বিৰোধিতা কৰাসকলক জনতাই কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য কৰে। এই সন্দৰ্ভত বিতৰ্কত অংশগ্ৰহণ কৰি ডি এম কেৰ সাংসদ কে কানিমৈঝিয়ে বিধেয়ক কেইখনৰ বিৰোধিতা কৰি 2023 বৰ্ষত গৃহীত মহিলা সংৰক্ষণ আইনৰ বিষয়ে চৰকাৰে যোৱা নিশাহে জাননী জাৰি কৰাটোক উদ্বেগজনক বুলি অভিহিত কৰে। সদনত মহিলাৰ বাবে আসন সংৰক্ষণৰ বিষয়টোক লৈ আলোচনা অনুষ্ঠিত হৈ থকা সময়ত এনে ব্যৱস্থাৰ কি প্ৰয়োজন আছিল বুলি তেওঁ প্ৰশ্ন কৰে। সাংসদগৰাকীয়ে লগতে তামিলনাডুকে ধৰি বিভিন্ন ৰাজ্যত হৈ থকা নিৰ্বাচনত বিঘিনি ঘটোৱাৰ উদ্দেশ্যহে এই বিশেষ অধিৱেশনত বিধেয়ক কেইখন উত্থাপন কৰা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰে। কংগ্ৰেছ সাংসদ শশী থাৰুৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ বিষয়টো সম্প্ৰতি সৰ্বসন্মত ৰাজনৈতিক সিদ্ধান্তৰ দুৱাৰদলিত উপস্থিত হৈছে বুলি মত প্ৰকাশ কৰে। বিশেষ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অব্যাহত আছে। গোচৰটো কি কি ধাৰাৰ অধীনত বিচাৰ প্ৰক্ৰিয়া চলিব সেই লৈ আজিৰে পৰা চৰকাৰী পক্ষৰ যুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। মহাধিবক্তা দেৱজিৎ শইকীয়াই আজি আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰে। ৰাজ্য প্ৰসিকিউচন সঞ্চালক মাখন ফুকনো আদালতত শুনানি সময়ত উপস্থিত থাকে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মহাধিবক্তা দেৱজিৎ শইকীয়াই কয় যে ৰাজ্য চৰকাৰে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে।
জুবিন গাৰ্গৰ কেছটোত এতিয়া চাৰ্জ পেয়িঙৰ ওপৰত হিয়াৰিং হৈ আছে। এইটো প্ৰায় আজি 15 দিনৰ পৰা চলি আছিলে। অসম চৰকাৰৰ ফালৰ পৰা যিখিনি ক'ব লগা আছিলে সেইখিনি মই আৰম্ভ কৰিছিলোঁ। এটা টেকনিকেল ইছ্যু এটা আছিলে, কোৰ্টত উঠিছিলে ৰিগাৰ্ডিং চেংচন গ্ৰান্টেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট। চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিটো আমাক ছিংগাপুৰত হোৱা ঘটনাৰ ওপৰত যিটো পাৰ্মিশ্যন দিছিলে সেইটো ওপৰত দুটামান আৰ্গুমেণ্ট কৰিছিলে দুই এজন এডভকেটে অন বিহাফ অফ একিউজ পাৰ্চন। চ' সেই কাউণ্টাৰটো মই আজি অসম চৰকাৰৰ হৈ পেলাই দিছোঁ যে আমাৰ চেংচন লোৱাত কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিলে আৰু কোৰ্টক আমি আমাৰ যুক্তিখিনি দিছোঁ। এতিয়া কোৰ্টে তাৰ ওপৰত উচিত বিচাৰ কৰিব।
উল্লেখযোগ্য যে ইতিপূৰ্বে গোচৰটোৰ চাৰ্জ ফ্ৰেম সন্দৰ্ভত অভিযুক্ত পক্ষৰ অধিবক্তাৰ যুক্তি প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। প্ৰায় এপষেক ধৰি 7 অভিযুক্ত অধিবক্তাই আদালতত যুক্তি দৰ্শাইছিল। ইফালে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন মহাবী একুৱা নামৰ পানী ফেক্টৰী ব্যৱসায় পুনৰ আৰম্ভ কৰাক লৈ দাখিল কৰা এখন আবেদনৰ শুনানিও আজি ফাষ্ট ট্ৰেক আদালতে গ্ৰহণ কৰে। 29 এপ্ৰিলত আদালতে এই গোচৰটোৰ ৰায়দান কৰিব। ৰাজ্যজুৰি ৰঙালী উৎসাহ অব্যাহত আছে। অসমবাসীয়ে আজি সাদিনীয়া ৰঙালী বিহু চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন কৰিছে। ৰঙালী বিহু পৰম্পৰা অনুসৰি 7 বিহুৰ অন্যতম হ'ল তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশালৰ গুৰুত্ব অনুধাৱনেৰে ৰঙালী বিহু চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰি অহা হৈছে। কাইলৈ নাঙল বিহু, পৰহিলৈ জীয়ৰী বা চেনেহী বিহু আৰু সোমবাৰে চেৰা বিহু পালন কৰা হ'ব। অৱশ্যে ঠাই বিশেষে সাদিনীয়া বিহুৰ প্ৰতিটো দিনৰে নামৰ ক্ষেত্ৰত কিছু বৈসাদৃশ্য দেখা যায়। সাদিনীয়া বিহুৰ শেষৰটো দিনত বিভিন্ন অঞ্চলত বিহু ভঙা উৎসৱ পাৰতোলা বা ভঠেলি পালন কৰা হ'ব। ৰাজ্য প্ৰান্তে প্ৰান্তে আয়োজন কৰা মঞ্চ বিহু অনুষ্ঠানসমূহত হুঁচৰি, বিহু নাচ, লোককৃষ্টিৰ বিভিন্ন অনুষ্ঠানৰ লগতে জনপ্ৰিয় সংগীত শিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকৰ সমাগম হৈছে। ঐতিহ্যমণ্ডিত লতাশিল বিহুতলীত আজি সন্ধিয়া বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীয়ে এইবাৰ মহাৰজ জয়ন্তী উদযাপন কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিহুৰ সমান্তৰালভাৱে বিভিন্ন জনগোষ্ঠীৰ বসন্তকালীন উৎসৱেও ৰাজ্য মুখৰ কৰি তুলিছে। তিৱা জনগোষ্ঠীৰ উৎসৱ ছগ্ৰামী চাৱা আৰু দেউৰীসকলৰ ইবাকু বিচু, বড়োসকলৰ বৈশাগু, শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলৰ বাঁহ গোসাঁই উৎসৱ ৰাজ্যৰ ঠায়ে ঠায়ে পালন কৰা হৈছে। চিৰাং জিলাৰ কাজলগড়ৰ ডাংটল ৰংজালী বৈশাগু উদযাপন সমিতিয়ে উলহ মালহেৰে ৰংজালী বৈশাগু উৎসৱৰ আয়োজন কৰিছে। পৰম্পৰাগতভাৱে পালন কৰি অহা ৰংজালী বৈশাগুত কালি মুকলি বিহু লাংডাং বৈশাগু অনুষ্ঠিত হয়। এই বিহুত সকলোৱে পৰম্পৰাগত জাতীয় সাজপাৰ পৰিধান কৰি নাচ গানত অংশ লয়। বড়ো জনগোষ্ঠীৰ লোকসকলে চ'ত বহাগৰ সংক্ৰান্তিৰ পৰা পালন কৰা বৈশাগু উপলক্ষে বাথৌ দেৱতাক প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিফুং, চেৰজা আদি বাদ্যৰে গঞাৰ ঘৰে ঘৰে গৈ বৈশাগু উৎসৱৰ গান গায়। টিংখঙৰ চহৰীকাটা গাঁৱত সোণোৱাল কছাৰীৰ লোকসকলে ঘৰে ঘৰে পৰম্পৰাগত হাইডাং হুঁচৰি পৰিৱেশন কৰে। দেউৰীসকলৰ বসন্তকালীন উৎসৱ ইবাকু বিচু পৰহিৰ পৰা সাতদিনীয়াকৈ পালন কৰা হৈছে। উপাস্য দেৱতা কুণ্ডিমামা, পিছা ডেমা, পিছাচী ডেমাচীকে ধৰি বিভিন্ন উপাস্য দেৱ দেৱীসকললৈ উৎসৰ্গা আগবঢ়াই ডেকা গাভৰুসকলে সামাজিক স্থানত লোকগীত লোকনৃত্য পৰিৱেশন কৰে। সাতদিনীয়া বিচু উৎসৱ পালনৰ পাছত শেষৰ দিনটোত বিচু উৰুৱাবা পালন কৰি এই উৎসৱৰ সামৰণি মৰা হ'ব। কাৰ্বি আংলং জিলাৰ উমচুৱাইৰ আমচং পিনুঙত অহা 22 এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ লুখুমি য়াংলিং অৰ্থাৎ লক্ষ্মী আদৰা উৎসৱ পালন কৰা হ'ব। প্ৰতি 5 বছৰ মূৰে মূৰে এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ বাবে ইতিমধ্যে গাঁওবাসীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। অসমত ৰন্ধন গেছৰ ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ যোগানত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই বুলি ভাৰতীয় তেল নিগম কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে। গুৱাহাটীত আজি আয়োজিত এখন সংবাদমেলত ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক নীতিন ভাটনাগৰে এই সন্দৰ্ভত কয় যে ৰাজ্যৰ 4টা শোধনাগাৰতে সম্প্ৰতি নিয়মীয়াকৈ উৎপাদন তথা যোগান অব্যাহত আছে। নতুনকৈ প্ৰৱৰ্তন কৰা EKYC পদ্ধতিৰ জৰিয়তে ৰাজ্যখনৰ 84% গ্ৰাহকে চিলিণ্ডাৰ বুক কৰা তথ্য প্ৰকাশ কৰি শ্ৰীভাটনাগৰে কয় যে সম্প্ৰতি ৰাজ্যৰ 93 লাখ গ্ৰাহকক নিয়মীয়াকৈ ইন্ধন যোগান ধৰি থকা হৈছে। তদুপৰি নিৰ্ধাৰিত মূল্যতকৈ অধিক দৰত চিলিণ্ডাৰ বিক্ৰীৰ অভিযোগ সন্দৰ্ভত কৰ্তৃপক্ষই জাননী জাৰি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে অভিযোগক কেন্দ্ৰ কৰি ইতিমধ্যে 88গৰাকী বিতৰকক কাৰণ দৰ্শোৱা জাননী জাৰি কৰাৰ লগতে 6টা বিতৰকক নিলম্বন কৰা হৈছে। আনহাতে অধিক দৰত চিলিণ্ডাৰ বিক্ৰী কৰা অভিযোগত 3জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল 21 এপ্ৰিলৰ পাছত ঘোষণা কৰা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি এখন জাননীযোগে প্ৰকাশ কৰিছে। আজি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰচাৰ হোৱা এটা বাতৰি ভুৱা বুলি স্পষ্টীকৰণ দি শিক্ষা পৰিষদে এই জাননী জাৰি কৰিছে। লগতে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকক উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান জনাই ফলাফল ঘোষণাৰ সঠিক দিন আৰু সময় পৰৱৰ্তী সময়ত জনোৱা হ'ব বুলি জাননীযোগে শিক্ষা পৰিষদে প্ৰকাশ কৰিছে। একেখন জাননীতে কেৱল চৰকাৰী ৱেবছাইটৰ তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ আহ্বান জনোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত বিহু নামত প্ৰকৃতি আৰু অসমীয়া সমাজৰ স্থান শীৰ্ষক এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। অসমৰ প্ৰথমগৰাকী বিহু সম্ৰাজ্ঞী তথা গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপিকা ডঃ ৰূপা ডেকা পাটৰৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিব জয়ন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ হজযাত্ৰা কাইলৈ আৰম্ভ হ'ব বুলি কালি উত্তৰ পূব হজযাত্ৰাৰ অভ্যৰ্থনা সমিতিয়ে ঘোষণা কৰিছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 2,569গৰাকী হজযাত্ৰী এই যাত্ৰাৰ বাবে ৰাওনা হ'ব। ইয়াৰ ভিতৰত 1,763গৰাকী পুৰুষ আৰু 806গৰাকী মহিলা হজযাত্ৰী আছে। উত্তৰ পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামানে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত কয় যে কাইলৈৰ পৰা 21 এপ্ৰিললৈ পৰ্যায়ক্ৰমে এইসকল যাত্ৰী মক্কা আৰু মদিনালৈ যাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। লোকসভাত কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026ক লৈ আলোচনা। ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ হত্যাৰ শুনানি। চৰকাৰী পক্ষৰ হৈ আদালতৰ মহাধিবক্তা দেৱজিৎ শইকীয়া যুক্তি প্ৰদৰ্শন। ৰঙালী বিহুৰ চতুৰ্থ দিনটো আজি তাঁতৰ বিহু হিচাপে পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।